وَلَوْ نَزَّلْنَا عَلَيْكَ كِتَابًا فِي قِرْطَاسٍ فَلَمَسُوهُ بِأَيْدِيهِمْ لَقَالَ الَّذِينَ كَفَرُوا إِنْ هَذَا إِلَّا سِحْرٌ مُبِينٌ.
আৰু আমি যদি তোমাৰ প্ৰতি কাগজত লিখিত গ্ৰন্থ অৱতীৰ্ণ কৰিলোহেঁতেন, ফলত সিহঁতে যদি সেইখনক হাতেৰে স্পৰ্শও কৰিলেহেঁতেন, তথাপিও কাফিৰসকলে ক'লেহেঁতেন যে এইখন স্পষ্ট যাদুৰ বাহিৰে আন একো নহয়,